Kia Akashbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মঞ্জিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেট উত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাহানী খুচৰু চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এটা সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে নীতি নিৰ্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কোঅপাৰেচন লিমিটেড এইচ এছ বি চিক 86,60,000 টকা জৰিমনা বিহিছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু আই চি চি চেম্পিয়নছ ট্ৰফিত অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেট উত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। 2025 বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ অৰ্থে অংশীদাৰসকলক জড়িত কৰাৰ লক্ষ্যৰে এই ৱেবিনাৰত আলোচনা কৰা হ'ব। কৃষিখণ্ডৰ বিকাশ আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত বাজেটত নিৰ্ধাৰণ কৰা এই লক্ষ্যত সহযোগিতাৰে উপনীত হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই ৱেবিনাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানো এই অনুষ্ঠানত উপস্থিত থাকিব। এই ৱেবিনাৰৰ লক্ষ্য হৈছে সকলোৰে মতামত গ্ৰহণ কৰি আৰু আলোচনা বিলোচনাৰ মাধ্যমেৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সময়মতে আৰু সমন্বয়েৰে কাৰ্যপন্থা গ্ৰহণ কৰা। ইয়াৰ লগতে এই ৱেবিনাৰৰ আন এটা লক্ষ্য হৈছে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞসকলকে ধৰি ঔদ্যোগিক প্ৰতিনিধি, বিষয়বস্তু বিশেষজ্ঞ আদি মূল অংশীদাৰসকলক 2025 বৰ্ষৰ বাজেট ৰূপায়ণৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত জাহানী খুচৰু চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এটা সুকীয়া পৰিচয়ৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যিকোনো দেশৰ সংস্কৃতি আৰু সভ্যতা গীত নৃত্যৰ মাধ্যমেৰেহে সমৃদ্ধ হয়। তেওঁ জাহানী খুচৰুৰ শলাগ লৈ কয় যে এনেধৰণৰ অনুষ্ঠান দেশৰ সংস্কৃতি আৰু শিল্পৰ বাবে গুৰুত্বপূৰ্ণ আৰু এই অনুষ্ঠানে মানুহৰ হৃদয়ত স্থান লাভ কৰিছে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰে। এইবাৰ চুফী সংগীত মহোৎসৱে 25 বছৰ সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে 2001 চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মুজাফৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱৰ জৰিয়তে চুফী সংস্কৃতি আৰু সংগীতক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হয়। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কে পি হিন্দুজা বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে নীতি নিৰ্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কোঅপাৰেচন লিমিটেড এইচ এছ বি চিক 66,60,000 টকা জৰিমনা বিহিছে। এইচ এছ বি চিয়ে গ্ৰাহকসকলৰ কে ৱাই চিৰ নীতি নিয়ম, অসুৰক্ষিত বিদেশী মুদ্ৰা সম্পৰ্কে প্ৰতিবেদন দিয়াত বিফল হোৱা আৰু অযোগ্য ছেভিংছ একাউণ্টছ খোলাৰ দৰে কাম কাজেৰে এই নিয়মসমূহ উলংঘা কৰিছিল। পৰ্যালোচনামূলক নিৰীক্ষণৰ অন্তত এইচ এছ বি চিয়ে অবৈধ ধনৰ লেনদেন সংক্ৰান্তত এলাৰ্ট ক্লোজাৰ বাহিৰৰ পৰা প্ৰয়োগ কৰাৰ লগতে প্ৰতিবেদন প্ৰদান কৰাৰ ক্ষেত্ৰত থকা দায়িত্ব পালন কৰাত অসফল হোৱাৰ তথ্য ৰিজাৰ্ভ বেংকে লাভ কৰে। ৰিজাৰ্ভ বেংকে আই আই এফ এল সমষ্ট ফাইনেন্স লিমিটেডকো কে ৱাই চিৰ মান আৰু ঋণ শ্ৰেণীকৰণৰ ক্ষেত্ৰত থকা নীতি নিয়মসমূহ পালন নকৰাৰ বাবে 33,10,000 টকা জৰিমনা বিহিছে। দুয়োটা গোচৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে এই জৰিমনা নীতি নিৰ্ধাৰণকাৰী নিয়মসমূহ পালন নকৰাৰ বাবেহে বিহা হৈছে আৰু ই বেংক দুটাৰ গ্ৰাহকসকলৰ কোনো কাৰ্যতে প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত হ'বলগীয়া এন এক্স টি সমাৰোহত অংশগ্ৰহণ কৰিব। এই সমাৰোহতে নিউজ এক্স ৱৰ্ল্ড নামৰ এটা চেনেল মুকলি কৰা হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে এই সমাৰোহত বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰাৰ বাবে আই টি ভি নেটৱৰ্ক এণ্ড ফাউণ্ডেশ্যনক প্ৰশংসা কৰে। তেওঁ এই সমাৰোহ সফল হ'ব বুলিও আশা প্ৰকাশ কৰে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মঞ্জিত গগৈয়ে।
আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰে অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সঞ্চালক প্ৰধানগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব মণ্ডলৰ কোহিমাত আয়োজিত আকাশবাণী কেন্দ্ৰসমূহৰ এখন অনুষ্ঠান আৰু বাণিজ্যিক বৈঠকৰ অন্তিম দিনৰ কাৰ্যসূচীত ভাষণ দি এইদৰে কয়। ডঃ গৌড়ে তেওঁৰ ভাষণত এই ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ অনন্যতাৰ বিষয়ে আলোকপাত কৰি এই ব্যৱস্থাই সৃষ্টিশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰচাৰ এলেকাৰ পৰিধি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো থকা বিশাল সম্ভাৱনাৰ বিষয়ে জোৰ দি কয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিৰ মাজত হোৱা বাক বিতণ্ডাৰ অন্তত দুৰ্লভ খনিজাত সামগ্ৰী সংক্ৰান্তীয় এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ বাবে ৱাশ্বিংটনত উভয় ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত আলোচনা বিফল হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে যুদ্ধ সংক্ৰান্তত কোনো সমাধানৰ বাবে আলোচনা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব বুলি তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পক আগতীয়াকৈ জনাইছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ঘৃণা কৰে আৰু ইয়াৰ বাবে যুদ্ধৰ ক্ষেত্ৰত বুজাবুজিৰ ক্ষেত্ৰত বাধা আহিছে বুলি কৰা মন্তব্যৰ পাছত দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত সংঘাতে দেখা দিয়ে। এই বৈঠকৰ অন্তত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে জেলেনস্কি যেতিয়াই শান্তি ৰক্ষাৰ বাবে সাজু হৈ তেতিয়াই হোৱাইট হাউচলৈ উভতি আহিব পাৰিব। ট্ৰাম্পে জেলেনস্কিক তেওঁৰ কাম কাজসমূহে তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰিব পাৰে বুলি সকীয় নিদিয়ে। পাছত জেলেনস্কিয়ে দিয়া আন এটা বাৰ্তাত ইউক্ৰেইনক সমৰ্থন দিয়াৰ বাবে আমেৰিকাৰ জনসাধাৰণ আৰু কংগ্ৰেছক ধন্যবাদ জনায়। তেওঁ কয় যে ইউক্ৰেইনৰ ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজন আৰু তেওঁ এই দিশতে কাম কৰি আছে। দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2022 চনত দেশত ৰেলপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা 28 নিযুত মেট্ৰিক টনৰ পৰা 2024 চনত কয়লাৰ পৰিমাণ 54 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পায়। কেৱল ৰেলপথেৰেই কয়লা সৰবৰাহৰ তুলনাত সাগৰীয় পথেৰে পৰিবহণ কৰা কয়লাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে বৰ্তমান দেশৰ কয়লা খনিসমূহৰ পৰা উৎপাদিত কয়লা বিভিন্ন শক্তি উৎপাদন কেন্দ্ৰলৈ প্ৰথমে ৰেল, পাছত জাহাজ আৰু পুনৰ ৰেলপথেৰে পৰিবহণ কৰা হয়। এইদৰেই কয়লা পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন পৰিবহণ ব্যৱস্থাৰ সহায় লোৱাৰ ফলত দেশত কয়লা ইন্ধনৰ কাৰ্যকৰী ব্যৱহাৰ সুনিশ্চিত হৈছে বুলি সূত্ৰটোৱে লগতে প্ৰকাশ কৰে। ICC চেম্পিয়নছ ট্ৰফিত আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ লাহোৰত হোৱা গ্ৰুপ বিৰ এখন খেলত অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বৰষুণ অহাৰ পূৰ্বে অষ্ট্ৰেলিয়াই 12 অভাৰ আৰু 5 বলত এটা উইকেটৰ বিনিময়ত 109 ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল। আফগানিস্তানে অষ্ট্ৰেলিয়াক 274 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছিল, কিন্তু বৰষুণৰ বাবে খেলখন আধাতে সমাপ্ত কৰিবলগীয়া হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি আফগানিস্তানে 50 অভাৰত 273 ৰাণ সংগ্ৰহ কৰে। ছেদিকুল্লাহ অটলে 95 বলত 85 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আজমাতুল্লাহ উমৰজাই 63 বলত 67 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেন ডুৱাৰ্চুইছে 3 উইকেট দখল কৰে। আজি সন্ধিয়া কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ বিৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দিল্লী কেপিটেলছে 124 ৰাণৰ বিজয় লক্ষ্যৰে খেলি হাতত 9 উইকেট আৰু 33 বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 123 ৰাণ সংগ্ৰহ কৰে। দিল্লী কেপিটেলছৰ অধিনায়ক মেগ লেনিঙে 49 বলত অপৰাজিত 60 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ শেফালী বাৰ্মাই 43 ৰাণ কৰে। মিন্নু মানি আৰু জেছ জোনাছেনে দিল্লী কেপিটেলছৰ হৈ 3 উইকেট দখল কৰে। আজি বেংগালুৰুৰ একেটা স্থানতেই সন্ধিয়া 7:30 বজাত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহানী খুচৰু চুফী সংগীত মহোৎসৱত অংশগ্ৰহণ কৰি চুফী পৰম্পৰাই ভাৰতত এটা সুকীয়া পৰিচয় লাভ কৰিছে বুলি মন্তব্য কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে নীতি নিৰ্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কোঅপাৰেচন লিমিটেড HSBCক 66,60,000 টকা জৰিমনা বিহিছে। আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে প্ৰতিটো কেন্দ্ৰৰেই অনুষ্ঠানসমূহৰ সংশ্লিষ্ট বিষয়াসকলে তেওঁলোকৰ কাম কাজৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ICC চেম্পিয়নছ ট্ৰফিত অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।